এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যত মুঠ 119,548 বিঘা ভূমি অবৈধ দখলমুক্ত হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ ধুবুৰী জিলাৰ অভিলাষী জিলা পৰিকল্পনাৰ মূল অংশীদাৰসকলৰ সৈতে মত বিনিময়। কোকৰাঝাৰত ৰাজ্যৰ তৃতীয়টো উচ্চ মানসম্পন্ন ক্ৰীড়া প্ৰকল্প মুকলি। গুৱাহাটী শিশু মহোৎসৱৰ আজি ষষ্ঠ দিনাও শিশুৰ বাবে কেইবাটাও আকৰ্ষণীয় অনুষ্ঠান। আৰু মালয়েছিয়া ভ্ৰমণৰত অসম ক্ৰিকেট সন্থাৰ মহিলা দলৰ পাঁচখনীয়া এদিনীয়া শৃংখলাৰ আটাইকেইখন খেলতে জয়লাভৰ কৃতিত্ব অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত মুঠ 119,548 বিঘা ভূমি অবৈধ দখলৰ পৰা মুক্ত কৰা হৈছে। ইয়াৰে 84,743 বিঘা বনাঞ্চলৰ, 3,643 বিঘা গাঁৱৰ চৰণীয়া পথাৰ আৰু সংৰক্ষিত চৰণীয়া পথাৰ, 4,449 বিঘা সত্ৰ নামঘৰ মন্দিৰৰ ভূমি আছে। মুখ্যমন্ত্ৰীয়ে কয় যে দখলমুক্ত কৰা ভূমি গুৱাহাটী মহানগৰীৰ আকাৰৰ সমান। উচ্ছেদ কৰা ভূমিৰ ভিতৰত শোণিতপুৰত সৰ্বাধিক 39,527 বিঘাৰো অধিক, দৰঙত 17,905 বিঘা আৰু লখিমপুৰত 13,481 বিঘাৰো অধিক ভূমি আছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰা দখলকাৰীক উচ্ছেদৰ ফলত ৰাজ্যখনলৈ নতুন পৰিৱেশ ঘূৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
আমাৰ চৰকাৰ শাসনত অহাৰ পিছত এতিয়ালৈকে আমি ফরেস্ট বা ন্যাশনাল পার্ক বা রিজার্ভ ফরেস্ট ওয়াইল্ড লাইফ সেঞ্চুরি এই তিনিটা শিতানত এতিয়ালৈকে আমি 84,743 বিঘা মাটি বেদখলৰ পৰা আমি মুক্ত কৰিছো। প্ৰত্যেকখন জিলাতে কামৰূপ মেট্ৰ, আমাৰ কোকৰাঝাৰ, লখিমপুৰত যদি আপোনালোকে চাব যায়, সাধাৰণ চৰকাৰী VGR PGR 323 বিঘা, ফরেস্ট 13,000 বিঘা, আৰু শোণিতপুৰ জিলাত সাধাৰণ চৰকাৰী VGR PGR 70 বিঘা, ফৰেষ্ট 32,000 বিঘা, আৰু আমাৰ শোণিতপুৰ সাধাৰণ চৰকাৰী 7,302 বিঘা।
মুখ্যমন্ত্ৰীয়ে কয় যে ব্যাপক অনুপ্ৰৱেশ আৰু জিলাসমূহৰ জনগাঁথনিৰ সলনিৰ অভিসন্ধিৰে পৰিকল্পিত দখলৰ ফলত অসমে অস্তিত্বৰ ভাবুকিৰ সন্মুখীন হৈছে। এই উচ্ছেদ অভিযানক ৰাজনৈতিক দৃষ্টিভংগীৰে গ্ৰহণ নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহান জনায়। লখিমপুৰত উচ্ছেদ অভিযানৰ সময়ত একাংশ ৰাজনৈতিক নেতাই বিষয়টোক অন্য ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ লগতে উদ্দেশ্য প্ৰণোদিতভাৱে মূল বিষয়টোৰ পৰা আঁতৰি থাকিল বুলিও তেওঁ উল্লেখ কৰে। ইপিনে ভূমি, বনাঞ্চল, জলাশয়, ধৰ্মীয় স্থান আদি দখলমুক্ত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিয়ে আজি মুখ্যমন্ত্ৰী ডঃ শৰ্মাক ধন্যবাদ জ্ঞাপনৰ কাৰ্যসূচী লয়। গুৱাহাটীৰ খানাপাৰাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অংশ লয়। একেদৰে উচ্ছেদৰ সমৰ্থনত ধুবুৰী জিলা বিজেপিয়ে চহৰখনত শোভাযাত্ৰা উলিয়ায়। কাছাৰ জিলা বিজেপিয়ে সমদল উলিয়াই আজি উচ্ছেদ অভিযানৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে। সমদলত সাংসদ কনাট পুৰকায়স্থ, পৰিমল শুক্লবৈদ্যৰ উপৰি দলৰ ভালেসংখ্যক নেতাকৰ্মী উপস্থিত থাকে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে আজি ধুবুৰী জিলাৰ উন্নয়নমূলক কাম কাজৰ বুজ লয়। অভিলাষী জিলা হিচাপে ঘোষণা হোৱাৰ পাছত জিলাখন ভ্ৰমণলৈ অহা মন্ত্ৰীগৰাকীয়ে অভিলাষী জিলা পৰিকল্পনাৰ মূল অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ জিলা অৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকতো অংশ লয়। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলাৰ গৌৰীপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত নৱনিৰ্মিত শ্ৰেণীকোঠা পৰিদৰ্শন কৰে। তৃণমূল পৰ্যায়ৰ পৰা ক্ৰীড়াৰ অনুকূল পৰিৱেশ সৃষ্টিৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰত ৰাজ্যৰ তৃতীয়টো উচ্চ মানসম্পন্ন ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰে। ক্ৰীড়া সম্পৰ্কীয় বিভিন্ন দিশৰ প্ৰশিক্ষণ আৰু পুনৰ সংস্থাপনৰ বাবে এই কেন্দ্ৰটো মুকলি কৰা হৈছে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ সহযোগত কেন্দ্ৰটো স্থাপনৰ ক্ষেত্ৰত অলিম্পিক পদক বিজেতা অভিনৱ বিন্দ্ৰাই বিশেষ পদক্ষেপ লৈছে। 25,70,00,000 টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা কেন্দ্ৰটোত উন্নত ক্ৰীড়া প্ৰযুক্তি, তৃণমূল পৰ্যায়ৰ এথলীটৰ বিভিন্ন সা সুবিধা আৰু তেওঁলোকৰ যোগ্যতা নিৰূপণৰ ব্যৱস্থা আছে। মুখ্যমন্ত্ৰীৰ ভাষণত কয় যে ৰাজ্য চৰকাৰে BTRৰ ক্ৰীড়া প্ৰতিভাক উদগনি যোগোৱাৰ বাবে কাৰ্যকৰী পদক্ষেপ লৈছে। কোকৰাঝাৰত অতুলনীয় ক্ৰীড়া প্ৰতিভা থকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ উত্তৰণৰ বাবে যথোচিত ব্যৱস্থা লোৱা হ'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰলোচাও উপস্থিত থাকে। নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ কাৰ্যকলাপ ৰোধৰ বাবে চৰাইদেউ জিলাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অসম নাগালেণ্ড অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত জিলাখনত দিনে নিশাই নিৰাপত্তা বাহিনীৰ টহল বৃদ্ধি কৰা হৈছে। তদুপৰি নাগালেণ্ড আৰু অৰুণাচলৰ পৰা চৰাইদেউ জিলাত প্ৰৱেশ কৰা পথসমূহত বিশেষ তালাচী চকী স্থাপন কৰি এই পথসমূহেৰে অহা যোৱা কৰা বাহনৰ তালাচী চলোৱা হৈছে। সমগ্ৰ স্বাধীনতা দিৱসৰ পূৰ্বে এই পথসমূহেৰে যাতে আলফা স্বাধীনৰ সদস্যই জিলাখনত প্ৰৱেশ কৰি কোনোধৰণৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰা হৈছে। অসম আৰক্ষীৰ মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকাই চৰাইদেউ জিলাৰ সদৰ সোণাৰীত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছৰ আৰু অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে নিৰাপত্তা সন্দৰ্ভত আলোচনাত মিলিত হয়। জিলাখনৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে এইদৰে কয়।
যোনখিনি আফচোৱা ডিষ্ট্ৰিক্ট আছে অসমত, এতিয়া তিনিখন জিলাতে আছে আফচোৱা ডিষ্ট্ৰিক্ট, গতিকে সেই জিলাকেইখনত আৰ্মীৰ লগত আৰু এনেকৈ গোটেই ফৌজৰ লগত যৌথভাৱে কৰা যায়, গতিকে সেই গ্ৰীডটোত আমি কাম কৰোঁ ইউনিফাইড কামাণ্ডৰ অন্তৰ্গত। গতিকে এইখিনি আছাম ৰাইফলছ আৰু যিকেইটা আৰ্মী ইউনিট থাকে তেওঁলোকৰ লগত সন্মিলিতভাৱে আমি এইখিনি আমি ছিকিউৰিটি ব্যৱস্থাখিনি অপাৰেশ্যনছখিনি আমি কৰি যাওঁ। এনেধৰণৰ কাৰ্য ব্যৱস্থা এতিয়া আমাৰ আৰম্ভ কৰিছোঁ আৰু এই আগত গন্তক দিনকেইটাত আমি এনেকুৱা ধৰণৰ কাৰ্য কমনিকা আমি কৰি যাম আৰু যাতে আমি এটা শান্ত আৰু সুস্থিৰ গণতন্ত্ৰ আমি স্বাধীনতা দিৱস আমি ৰাইজক দিবলৈ আমি চেষ্টা কৰোঁ।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা গুৱাহাটী শিশু মহোৎসৱৰ আজি ষষ্ঠ দিনাও শিশুসকলৰ বাবে কলা সংস্কৃতিৰ কৰ্মশালা অনুষ্ঠিত হয়। পুৱা 10 বজাত আৰতী হাজৰিকাৰ যোগাসনৰ প্ৰশিক্ষণেৰে শিশু মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হয়। যোগাভ্যাসৰ পাছত নাটক, নৃত্য, মুকাভিনয়, সুকুমাৰ কলাৰ কৰ্মশালাত বিশিষ্ট নাট্যকাৰ পৰিচালক ৰবিজিতা গগৈ, নাট্যশিল্পী ৰাজীৱ কুমাৰ হাউদ, সুনম দেৱী, বিশিষ্ট শিল্পী মইনুল হক, দেৱকান্ত হাজৰিকা, দিগন্ত হাজৰিকা, প্ৰিয়ংকা কাশ্যপ, ভায়লিনা তালুকদাৰ আদিয়ে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে। বিগত কেইদিনৰ দৰে গুৱাহাটী শিশু মহোৎসৱত আজি বিয়লি 3 বজাৰ পৰা আৰ্মাই নন্দ পৰিচালিত শিশু উপযোগী প্ৰখ্যাত এনিমেটেড ছবি দ্য সং অব ফ্লাইং লিপছ প্ৰদৰ্শন কৰা হয়। চলচ্চিত্ৰ প্ৰদৰ্শনৰ পাছত বিয়লি 4:30 বজাৰ পৰা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। ভাৰতীয় মহাকাশচাৰী কেপ্টেইন শুভাংশু শুক্লা আৰু এক্সিয়ম 4 অভিযানৰ আন 3জন মহাকাশচাৰীয়ে 18-দিনীয়া অভিযানৰ অন্তত আজি পৃথিৱী পৃষ্ঠত পদাৰ্পণ কৰে। অভিযানৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত গৱেষণাৰ পাছত ড্ৰেগন কেপচুলৰ সহায়ত মহাকাশচাৰীসকলে প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰে। এই অভিযানৰ সফলতাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে মহাকাশচাৰীসকলক আদৰণি জনায়। উল্লেখযোগ্য যে কালি বিয়লি 4:30 বজাত আনডকিং প্ৰক্ৰিয়া আৰম্ভ হৈছিল। অৱতৰণৰ পিছত গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই অন্যান্য সদস্যসকলৰ সৈতে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ লগত পুনৰ খাপ খাব পৰাকৈ 7-দিনীয়া বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব। উল্লেখযোগ্য যে গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই আন 3গৰাকী সদস্যৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় আৰু 1984 চনত মহাকাশলৈ যোৱা উইং কামাণ্ডাৰ ৰাকেশ শৰ্মাৰ পিছত দ্বিতীয়জন ভাৰতীয় মহাকাশচাৰী হিচাপে পৰিগণিত হয়। ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ কমেও 24 জন লোকৰ মৃত্যু হৈছে। উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাৰ লগতে বৰাক উপত্যকাতো কমেও 250 জন লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। নলবাৰী, গোলাঘাট আৰু দৰং জিলাত সৰ্বাধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। নলবাৰীত 19, গোলাঘাট আৰু দৰঙত 18 জনকৈ লোক এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। ধেমাজি জিলাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। জিলাখনত এই পৰ্যন্ত 3জন ৰোগীয়ে এই ৰোগত প্ৰাণ হেৰুৱাইছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি জিলাখনত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত 19 জন লোক আক্ৰান্ত হৈছে। ইয়াৰে 7জনৰ শৰীৰত এই ৰোগৰ উপস্থিতি নিশ্চিত হৈছে। আক্ৰান্তসকলক ধেমাজি অসামৰিক চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু গুৰুতৰভাৱে আক্ৰান্ত ৰোগীসকলক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। গোলাঘাট জিলাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা 19লৈ বৃদ্ধি পাইছে। শোণিতপুৰ জিলাতো এই ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। এই ৰোগত আক্ৰান্ত হৈ জিলাখনত এটি শিশুসহ 2গৰাকী লোকৰ মৃত্যু হৈছে। জিলা স্বাস্থ্য বিভাগে এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঠায়ে ঠায়ে ফগিং কৰাৰ লগতে আঁঠুৱা ঔষধীকৰণ আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। ৰাষ্ট্ৰসংঘৰ খাদ্য কাৰ্যসূচীৰ অধীনত অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ৰাজ্যৰ শিশু আৰু মহিলাৰ ৰক্তাল্পতা দূৰ কৰাৰ বাবে পুষ্টি প্ৰথম নামৰ এখন আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিৰ অধীনত ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত যোগান ধৰা চাউলত ফৰ্টিফাইড অৰ্থাৎ পৰিপুষ্টিযুক্ত চাউল সংযুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। এই আঁচনিৰ সৈতে যুক্ত ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যন ফৰ ছ'চিয়েল ৰিচাৰ্চ এণ্ড লাইভলিহুড প্ৰেক্টিচৰ এগৰাকী কৰ্মকৰ্তা ভাস্কৰ জ্যোতি ভুৱাই এই আঁচনি সম্পৰ্কত কেতবোৰ ভ্ৰান্ত ধাৰণা দূৰ কৰাৰ সন্দৰ্ভত এইদৰে কয়।
UN ৱৰ্ল্ড ফুড প্ৰগ্ৰেমৰ লগত আমি পুষ্টি প্ৰথম বুলি এটা আমি কেম্পেইন কৰিছোঁ। এইটো ৰেডিঅ'ৰ এটা কম্পনেণ্ট। আমি ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যন ফৰ ছ'চিয়েল ৰিচাৰ্চ এণ্ড লাইভলিহুড প্ৰেক্টিচ যি আমাৰ অৰ্গেনাইজেশ্যনটো আছে সেই অৰ্গেনাইজেশ্যনটো কৰিছোঁ। বিশেষকৈ আমি যিটো ফৰ্টিফাইড ৰাইচ বুলি কোৱা হয়, চৰকাৰী ৰেচন দোকানত যিটো চাউল দিয়া হয় বা মধ্যাহ্ন ভোজনত যিটো চাউল দিয়া হয়, সাধাৰণতে আমাৰ মানুহে প্লাষ্টিকৰ চাউল বুলি ভাবে, সেই বিষয়টোৰ ওপৰত আমি কাম কৰিছোঁ গোটেই অসমতে 18খন জিলাত। আৰু তাতে আমি বিভিন্ন অংগনবাদী চেণ্টাৰবিলাক স্কুলবিলাকত গৈ পেলাই এই চাউলটো আচলতে প্ৰকৃততে কি, এইটো যে প্লাষ্টিকৰ চাউল নহয়, এইটো এটা ফৰ্টিফাইড চাউল, ইয়াক মানে আইৰণ, ফলিক এচিড আৰু ভিটামিন B12 যোগ কৰি পেলাই মানুহক খাবলৈ দিয়া হৈছে। যিহেতু আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চলত এনিমিয়া এটা ডাঙৰ এটা সমস্যা, আমি এনিমিয়াৰ পৰা যদি ৰক্ষা পাবলৈ হয় আইৰণযুক্ত আহাৰ খাব লাগিব, কিন্তু সকলোৰে ক্ষেত্ৰতো সেইটো সম্ভৱ নহয়। সেইকাৰণে চৰকাৰে এতিয়া কি কৰিছে যে চাউলকে ফৰ্টিফাইড কৰি দিছে। বিশেষকৈ ইউটিউব বা ছ'চিয়েল মিডিয়াত বহুতে প্লাষ্টিকৰ চাউল বুলি উলিয়াই দিলে, সেইটো আচলতে প্লাষ্টিক বুলি কোনো বস্তু নাই। তাক সেইটো মানে প্ৰথমতে চাউলটো অৰ্ডাৰ কৰে, তাত FSSI যি মান অনুসৰি আইৰণ, ফলিক এচিড আৰু ভিটামিন B12 যোগ কৰে, আকৌ আমাৰ সাধাৰণ চাউলটোৰ ওপৰত সেই পাউডাৰটো মিক্স কৰে। মিক্স কৰি এক্সট্ৰুডাৰ বুলি এটা মেচিন এটা আছে, সেই মেচিনটোত যোগ কৰে, যোগ কৰি পেলাই তাৰ ওপৰত এটা লেয়াৰ এটা বহি যায়। তাৰপিছত সেই তেনেকুৱা সেইটো FRK বুলি কয়। সেই FRK চাউলটো 1:100, মানে 100টা যদি অন্য চাউল তাৰ মাজত এটা এনেকুৱা FRK এড কৰি যোগ কৰি পেলাই মানে আমাক এই ৰেচন দোকানৰ যোগেদি মানে আমাক খাবলৈ দিয়ে। তাতে আমি ৰেডিঅ' ব্ৰহ্মপুত্ৰ হিচাপেও কাম কৰিছোঁ, বিশেষকৈ ধেমাজি ডিব্ৰু তাত আমি ৰেডিঅ' কম্পনেণ্টটো ব্যৱহাৰ কৰি তাত মানুহখিনিক কেনেকৈ সজাগ কৰিব পাৰি সেইটো কৰিছোঁ। বিশেষকৈ অংগনবাদী চেণ্টাৰবিলাকত অংগনবাদী বাইদেউসকলৰ লগত লগ লাগি ওচৰৰ যিখিনি মহিলা আছে তেওঁলোকক আমি এই চাউলটোৰ বিষয়ে বুজাইছোঁ, চাউলটো দেখাইছোঁ, আকৌ সেই চাউলটোৰ পৰাই আমি খিচিৰি পায়স বনাই পেলাই মানুহখিনিক খাবলৈ দিছোঁ যে তাৰ টেষ্টটো যে বেলেগ নহয় একেটা চাউলেই, সেইটো কৰিছোঁ।
এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি ধেমাজি জিলাত বন অধিকাৰ আইনৰ অধীনত জনজাতীয় আৰু পৰম্পৰাগতভাৱে বনাঞ্চলত বাস কৰি অহা লোকসকলক ভূমিপট্টা বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনৰ বৰদলনি উন্নয়ন খণ্ডৰ অধীনৰ মিংমাং গাঁও পঞ্চায়তৰ কৃষ্টিভৱনত প্ৰশাসনে আয়োজন কৰা প্ৰধানমন্ত্ৰী ধৰতী আবা জন অংশীদাৰী অভিযানৰ সামৰণি কাৰ্যসূচীত অংশ লৈ মন্ত্ৰীগৰাকীয়ে ভূমিপট্টা বিতৰণ কৰে। মন্ত্ৰী ডাঃ পেগুৱে জিলাখনৰ বিভিন্ন সংৰক্ষিত বনাঞ্চলত বন অধিকাৰ আইনৰ অধীনত প্ৰায় 8,000 আবেদনৰ প্ৰক্ৰিয়া চলি আছে বুলি প্ৰকাশ কৰি চৰকাৰে সোনকালে সকলোকে ভূমিপট্টা প্ৰদান কৰিব বুলি আশ্বাস দিয়ে। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়ুক্তগৰাকীৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰীৰ এটি কলি দুটিপাত আঁচনি ৰূপায়ণ সন্দৰ্ভত আজি এখন বৈঠক অনুষ্ঠিত হয়। চাহ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্ৰমিকৰ লগতে কৰ্মচাৰীসকলক এককালীন আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ এটি কলি দুটিপাত শীৰ্ষক এই আঁচনিখন আৰম্ভ কৰা হৈছে। বৈঠকত জিলাখনৰ 10খন চাহ বাগিচাৰ কৰ্তৃপক্ষই অংশগ্ৰহণ কৰে। অসম ক্ৰিকেট সন্থাৰ মহিলা দলটোৱে মালয়েছিয়া ভ্ৰমণৰ পাঁচখনীয়া এদিনীয়া শৃংখলাটোৰ আটাইকেইখন খেলতে জয়লাভ কৰাৰ কৃতিত্ব অৰ্জন কৰিছে। শৃংখলাটোৰ অন্তিমখন খেলত আজি অসমৰ মহিলা দলটোৱে মালয়েছিয়াৰ বিৰুদ্ধে 128 ৰানত জয়লাভ কৰে। খেলখনত টছত জয়ী হৈ অসম দলে প্ৰথমে 49 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 208 ৰান সংগ্ৰহ কৰে। অসমৰ হৈ অপেনাৰ গায়ত্ৰী গুৰুঙে 92 ৰান কৰাৰ লগতে অধিনায়ক ৰশ্মি দে 56 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে 37 অভাৰ 5টা বলত 9টা উইকেট হেৰুৱাই মাত্ৰ 80 ৰানহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। অসমৰ ৰশ্মি দে, মৌচুমী নৰহ আৰু নিৰুপমা বড়োৱে 2টাকৈ উইকেট দখল কৰে। এই জয়েৰে অসম দলে আটাইকেইখন খেলতে জয়ৰ কৃতিত্ব অৰ্জন কৰে। অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ আৰু সচিবে মহিলা দলটোৰ উৎকৃষ্ট প্ৰদৰ্শনত অভিনন্দন জ্ঞাপন কৰিছে। আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ অভিযান্ত্ৰিক সহায়ক গোবিন্দ গোস্বামীৰ মগজুৰ ৰক্তক্ষৰণ হৈ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। 2012 চনত অৱসৰ গ্ৰহণ কৰা গোস্বামীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 73 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যত মুঠ 119,548 বিঘা ভূমি অবৈধ দখলমুক্ত হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ ধুবুৰী জিলাৰ অভিলাষী জিলা পৰিকল্পনাৰ মূল অংশীদাৰসকলৰ সৈতে মত বিনিময়। কোকৰাঝাৰত ৰাজ্যৰ তৃতীয়টো উচ্চ মানসম্পন্ন ক্ৰীড়া প্ৰকল্প মুকলি। গুৱাহাটী শিশু মহোৎসৱৰ আজি ষষ্ঠ দিনাও শিশুৰ বাবে কেইবাটাও আকৰ্ষণীয় অনুষ্ঠান। আৰু মালয়েছিয়া ভ্ৰমণৰত অসম ক্ৰিকেট সন্থাৰ মহিলা দলৰ পাঁচখনীয়া এদিনীয়া শৃংখলাৰ আটাইকেইখন খেলতে জয়লাভৰ কৃতিত্ব অৰ্জন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।